এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মাজত পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ পাছতহে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হ'ব। কালি ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী তথা গৃহ আৰু সীমা বিভাগৰ মন্ত্ৰী ৱাই পেট্ৰনৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ দলে বনাঞ্চলখনৰ উচ্ছেদিত ভূমি পৰিদৰ্শন কৰে। ইয়াৰ পাছতে দলটোৱে উৰিয়ামঘাটৰ বিদ্যাপুৰ খেলপথাৰত গছপুলি ৰোপণ সন্দৰ্ভত এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকৰ পাছত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ৰেংমা বনাঞ্চলখন অসম আৰু নাগালেণ্ডৰ বিবদমান অঞ্চল হোৱা হেতুকে বিষয়টো এতিয়াও ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এনে পৰিস্থিতিত কোনো এখন ৰাজ্যই এই অঞ্চলত নিজাববীয়াকৈ কাম কাজ কৰিব নোৱাৰে। দুয়োখন ৰাজ্যৰ মাজত সিদ্ধান্ত মৰ্মেহে পৰৱৰ্তী সময়ত গছপুলি ৰোপণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ইপিনে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অনুৰূপ মন্তব্য প্ৰদান কৰাৰ লগতে কয় যে বনাঞ্চলখনত বনানীকৰণ কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে উচ্ছেদৰ কামো চলি থাকিব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে 73টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিম্হা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পৰ্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত ৰাখখিনি অঞ্চলত উচ্ছেদ অভিযান চলা 105খন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে। নগাঁও জিলা প্ৰশাসনেও ধিং ৰাজচক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত 27 আগষ্টত উচ্ছেদ চলাব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি নগৰত মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ পুঁজিৰে নিৰ্মিত গৌৰৱপথটো উদ্বোধন কৰে। জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰী মৈদাম তিনিআলিৰ পৰা জিলা আয়ুক্ত ভৱন হৈ ষ্টেচন ৰোড সংযোগী এই পথটোৱে অঞ্চলটোৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। লোক নিৰ্মাণ বিভাগৰ ধেমাজি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত 1,86,98,000 টকা ব্যয়েৰে পথটো নিৰ্মাণ কৰা হৈছে। ডিগবৈ থানাই ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ থানাৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মূল্যায়নৰ ভিত্তিত তিনিচুকীয়া জিলাৰ ডিগবৈ থানাই ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান অৰ্জন কৰিছে। থানাখনে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সফলতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এই বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। অহা 26 আগষ্টত গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তই শ্ৰেষ্ঠ থানাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব। ডিব্ৰুগড় জিলাৰ বামুনবাৰী ডুমৰ দলং গাঁও পঞ্চায়তৰ ফটিকাচুৱা নেপালী গাঁৱত কালি মন্ত্ৰী বিমল বৰাই তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে। এই আঁচনিৰ অধীনত এতিয়াৰে পৰা হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰত লাভ কৰিবলগীয়া 250 টকা ৰেহাই ধনৰ আবেদন পত্ৰ মন্ত্ৰীগৰাকীয়ে বিতৰণ কৰে। এই কাৰ্যসূচীত বিজেপিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। শিৱসাগৰৰ আমগুৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডঃ আছফিয়া চুলতানৰ দুখন গ্ৰন্থ কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই উন্মোচন কৰে। এনভাইৰনমেণ্টেল ষ্টাডিজ, নেচাৰেল ৰিচোৰ্চ, বায়'ডাইভাৰ্চিটি, ছাষ্টেইনেবিলিটি এণ্ড এনভাইৰনমেণ্টেল চেলেঞ্জেছ আৰু ফিল্ড ৰিচাৰ্চ মেথড এণ্ড টেকনিক শীৰ্ষক পৰিৱেশ আৰু গৱেষণা সম্পৰ্কীয় উন্মোচিত গ্ৰন্থ দুখনে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া, উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আদিৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত কয় যে কাছাৰৰ উন্নয়নমূলক কাম কাজত তেওঁ সন্তুষ্টি লাভ কৰিছে। এই প্ৰচেষ্টাই অনাগত দিনত জিলাখনত অধিক উন্নয়নৰ পথ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি পুৱা 9:30 বজাত ৰামকৃষ্ণ মিছন পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ শিশু চিকিৎসালয়ো পৰিদৰ্শন কৰিব। পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই।